বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সম্প্ৰচাৰ সেৱা বিধেয়কৰ খচৰা সন্দৰ্ভত মন্তব্য আৰু পৰামৰ্শ গ্ৰহণৰ সময়সীমা অহা 15 অক্টোবৰলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ভূপালৰ ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ 1ম সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰিব। কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা EPFOয়ে আজি ইয়াৰ কৰ্মচাৰী ভৱিষ্যনিধি হস্তান্তৰ বিষয়ে 5ম পোনপটীয়া সত্ৰৰ আয়োজন কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগন্তুক 2টা দিনত দেশৰ মধ্য উত্তৰ পূব আৰু দক্ষিণ অঞ্চলত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে আৰু দেশৰ বিভিন্ন প্ৰান্তৰ স্থানীয় খেলুৱৈসকলক ক্ৰিকেটৰ নায়কসকলৰ সৈতে খেলাৰ সুযোগ প্ৰদান কৰাৰ উদ্দেশ্যে আৰম্ভ হোৱা T20 বিগ ক্ৰিকেট লীগ BCLয়ে প্ৰসাৰ ভাৰতীৰ সৈতে এক ঐতিহাসিক দীৰ্ঘকালীন চুক্তি কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সম্প্ৰচাৰ সেৱা বিধেয়কৰ খচৰা সন্দৰ্ভত মন্তব্য আৰু পৰামৰ্শ গ্ৰহণৰ সময়সীমা অহা 15 অক্টোবৰলৈ বৃদ্ধি কৰিছে। এই সময়সীমা বৃদ্ধি কৰি মন্ত্ৰালয়ে কয় যে বিধেয়কখনক লৈ বিশদ আলোচনাৰ অন্ততহে নতুন খচৰা আইনখন প্ৰকাশ কৰা হ'ব। উল্লেখযোগ্য যে খচৰা বিধেয়কখন অংশীদাৰী আৰু সাধাৰণ জনতাৰ মতামতৰ বাবে যোৱা নৱেম্বৰ মাহতে ৰাজহুৱা কৰা হৈছিল। মন্ত্ৰালয়ে জনোৱা মতে বিধেয়কখনৰ খচৰা সন্দৰ্ভত বিভিন্ন সংস্থা তথা ব্যক্তিৰ পৰা 1াধিক মতামত আৰু পৰামৰ্শ লাভ কৰা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ভূপালৰ ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান IISER এখন সভাত অংশগ্ৰহণ কৰিব। ভূপালৰ ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ 1ম সমাৱৰ্তন সমাৰোহত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰিব। এই অনুষ্ঠানত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱো উপস্থিত থাকিব। কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা EPFOয়ে আজি ইয়াৰ কৰ্মচাৰী ভৱিষ্যনিধি হস্তান্তৰ বিষয়ে 5ম পোনপটীয়া সত্ৰৰ আয়োজন কৰিছে। এই সত্ৰৰ উদ্দেশ্য হৈছে বিভিন্ন সেৱাৰ বিষয়ে ইয়াৰ সদস্য আৰু পেঞ্চনাৰসকলক শিক্ষিত কৰা। EPFOৰ চৰকাৰী সামাজিক মাধ্যমৰ মঞ্চসমূহত এই পোনপটীয়া সত্ৰ প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে এই সত্ৰত কৰ্মচাৰী ভৱিষ্যনিধি হস্তান্তৰৰ প্ৰয়োজনীয়তা তথা প্ৰক্ৰিয়াসমূহ সম্বোধন কৰা হ'ব আৰু বিশেষজ্ঞ ব্যক্তিসকলে বিষয়টো সন্দৰ্ভত অংশগ্ৰহণকাৰীসকলৰ যিকোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিব। পহিলা এপ্ৰিলৰ পৰা 11 আগষ্ট পৰ্যন্ত মুঠ প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত 23.99% বৃদ্ধি হৈ 8,13,000 কোটি টকা হৈছে। আয়কৰ বিভাগে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰৰ এই একে সময়ছোৱাত প্ৰত্যক্ষ মুঠ কৰ সংগ্ৰহৰ পৰিমাণ আছিল 6,55,000 কোটি টকা। ভাৰতীয় ৰেলৱে খাদ্য সেৱা আৰু পৰ্যটন নিগম IRCTC আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল পৰিবহণ নিগমে ভাৰতীয় ৰেল আৰু নমো ভাৰত ৰেলগাড়ীসমূহত যাত্ৰীসকলৰ যাত্ৰা অভিজ্ঞতা বৃদ্ধিৰ উদ্দেশ্যে এখন ভাৰত এটা টিকট উদ্যম মুকলি কৰিবলৈ সহযোগিতা আগবঢ়াইছে। ইয়াৰ জৰিয়তে যাত্ৰীসকলৰ বাবে IRCTC মঞ্চৰ জৰিয়তে সৰল প্ৰত্যাহাৰ অথবা ধনাদায়ৰ সহায়ত নমো ভাৰত টিকট ক্ৰয় কৰাৰ সুবিধা প্ৰদান কৰা হ'ব। IRCTCয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে যাত্ৰীসকলে নমো ভাৰত ৰেলগাড়ী টিকটৰ বাবে অনন্য QR কোড উলিয়াই ল'ব পাৰিব। এই QR কোড 4 দিনৰ বাবে বৈধ থাকিব। নমো ভাৰত টিকটসমূহৰ যাত্ৰাৰ 4 মাহ পূৰ্বৰে পৰা বুক কৰাৰ সুবিধা আছে বুলি বিজ্ঞপ্তিখনত লগতে প্ৰকাশ কৰা হৈছে। মধ্যপ্ৰদেশ চৰকাৰে ৰাজ্যখনৰ সকলো নগৰীয়া সংস্থাৰ পৰা নিৰ্বাচিত জনপ্ৰতিনিধিৰ পাৰিতোষিক 20% বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে কয় যে ইয়াৰ জৰিয়তে অহা মাহৰ পৰা সকলো মেয়ৰ, অধ্যক্ষ, উপাধ্যক্ষ আৰু পাৰিষদ উপকৃত হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি ভূপালত অনুষ্ঠিত দেৱী অহিল্যাবাই হোলকাৰ মহিলা জনপ্ৰতিনিধি সন্মিলনত ভাষণ প্ৰদান কৰি এই কথা ঘোষণা কৰে। নগৰীয়া সংস্থাসমূহক আৰ্থিকভাৱে স্বাৱলম্বী হোৱাত সহায়ক হোৱাকৈ বিশেষ আৰ্থিক সহযোগিতা আগবঢ়োৱা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যিখন পৌৰসভাই নিজৰ সংমণ্ডলত কৰ আৰু মাচুলৰ জৰিয়তে আয় সৰ্বাধিক বৃদ্ধি কৰিব সেইখন পৌৰসভাই 2 কোটি টকা আৰু পৌৰ নিগমে 5 কোটি টকাকৈ প্ৰতিবছৰে বিশেষ আৰ্থিক সহযোগিতা লাভ কৰিব। এই ধনৰাশি আন্তঃগাঁথনি উন্নয়নৰ বাবে পাৰিষদীয় পুঁজি হিচাপে ব্যৱহাৰ কৰিব পৰা যাব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগন্তুক 2টা দিনত দেশৰ মধ্য উত্তৰ পূব আৰু দক্ষিণ অঞ্চলত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বিভাগে এই অঞ্চলকেইটাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক 7 দিনলৈ উত্তৰ পূব ভাৰতৰ লগতে ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু পূব ভাৰতৰ বিভিন্ন স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা বতৰাত বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী আৰ কে জেনামণিয়ে কয় যে তামিলনাডু, ৰায়লসীমা, কেৰালা আৰু উত্তৰ পূব ভাৰতৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। তেওঁ লগতে কয় যে এই সময়ছোৱাত পূব ৰাজস্থানত যথেষ্ট বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সমান্তৰালকৈ দেশৰ মধ্য আৰু উত্তৰ অংশতো মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ লগতে প্ৰকাশ কৰিছে। ইৰাণৰ উপ ৰাষ্ট্ৰপতি মহম্মদ জাভেদ জৰিফে নিযুক্তিৰ মাত্ৰ 11 দিনৰ পাছতেই পদত্যাগ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীজৰিফে কয় যে তেওঁ ইৰাণৰ নতুন প্ৰশাসনৰ কেবিনেট সদস্যসকলৰ নিৰ্বাচিত কৰাৰ বাবে গঠিত পৰিষদৰ মুৰববী হিচাপে নিজৰ কাম কাজৰ ফলাফলক লৈ সন্তুষ্ট নহয়। তেওঁ কয় যে মনোনীত 19গৰাকীৰ ভিতৰত কমেও 7গৰাকী সদস্য তেওঁৰ প্ৰথম পচন্দৰ নাছিল। তেওঁ কয় যে তেওঁৰ এই বাৰ্তাটো ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ সৈতে তেওঁৰ অসন্তুষ্টি অথবা পৰিতাপৰ ইংগিত বহন নকৰে, বৰং কৌশলগত বিষয়সমূহৰ বাবে উপ ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ প্ৰয়োজন সন্দৰ্ভত সন্দেহকেই সূচাইছে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাষ্ট্ৰপতি পেজেস্কিয়ানৰ বিষয়ে তেওঁ যি কৈছিল এই সকলোবোৰ সন্দৰ্ভত তেওঁ সম্পূৰ্ণ বিশ্বাস আছে বুলি উল্লেখ কৰি তেওঁ নতুন ৰাষ্ট্ৰপতি আৰু তেওঁৰ প্ৰশাসনৰ ব্যৱস্থাৰ প্ৰতি সমৰ্থন আগবঢ়াই যাবলৈ দেশখনৰ প্ৰতি আহান জনাইছে। উল্লেখযোগ্য যে 1 আগষ্টত ইৰাণৰ ৰাষ্ট্ৰপতিয়ে কৌশলগত অধ্যয়নৰ বাবে থকা কেন্দ্ৰৰ মুৰববী তথা কৌশলগত বিষয়সমূহৰ বাবে উপ ৰাষ্ট্ৰপতি হিচাপে জৰিফক নিয়োগ কৰিছিল। শ্ৰীজৰিফে প্ৰাক্তন ৰাষ্ট্ৰপতি হাছান ৰুহানীৰ অধীনত 2013 চনৰ পৰা 2021 চনলৈ দেশখনৰ বিদেশ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 25 আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 113 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800117800 এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে 30 আগষ্ট পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এআইআৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে এই অনুষ্ঠানটি প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। মহাবীৰ লাচিত বৰফুকনৰ বীৰত্বৰ গাথা সমগ্ৰ দেশৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে অসম চৰকাৰে এখন তথ্যচিত্ৰ নিৰ্মাণৰ বাবে কালি প্ৰচাৰ ভাৰতীৰ সৈতে এখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। এই বিশেষ তথ্যচিত্ৰখনত 52টা খণ্ড থাকিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে তথ্যচিত্ৰখনৰ জৰিয়তে মহাবীৰগৰাকীৰ বীৰত্বৰ কাহিনী দেশৰ চুকে কোণে প্ৰচাৰ কৰি উঠি অহা প্ৰজন্মক লাচিত বৰফুকনৰ সাহস আৰু পৰাক্ৰমৰ দ্বাৰা উদ্বুদ্ধ আৰু অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে দেশত হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে। বিশ্ব হস্তী দিৱস উপলক্ষে ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত কালি সন্ধিয়া আয়োজিত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচী মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ স্থানীয় খেলুৱৈসকলক ক্ৰিকেটৰ নায়কসকলৰ সৈতে খেলাৰ সুযোগ প্ৰদান কৰাৰ উদ্দেশ্যে আৰম্ভ হোৱা টি20 বিগ ক্ৰিকেট লীগ DCLয়ে প্ৰচাৰ ভাৰতীৰ সৈতে এক ঐতিহাসিক দীৰ্ঘকালীন চুক্তি কৰিছে। DCLৰ উদ্বোধনী সংস্কৰণ অহা মাহত লক্ষ্ণৌত অনুষ্ঠিত হ'ব। DCLৰ খেলসমূহ DD স্পৰ্টছ চেনেলযোগে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব আৰু প্ৰচাৰ ভাৰতে ইয়াৰ আটাইবোৰ নেটৱৰ্কৰ জৰিয়তে এই খেলসমূহ সম্প্ৰচাৰ কৰিব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সম্প্ৰচাৰ সেৱা বিধেয়কৰ খচৰা সন্দৰ্ভত মন্তব্য আৰু পৰামৰ্শ গ্ৰহণৰ সময়সীমা অহা 15 অক্টোবৰলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ভূপালৰ ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ 1ম সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰিব আৰু দেশৰ বিভিন্ন প্ৰান্তৰ স্থানীয় খেলুৱৈসকলক ক্ৰিকেটৰ নায়কসকলৰ সৈতে খেলাৰ সুযোগ প্ৰদান কৰাৰ উদ্দেশ্যে আৰম্ভ হোৱা টি20 বিগ ক্ৰিকেট লীগ DCLয়ে প্ৰচাৰ ভাৰতীৰ সৈতে এক ঐতিহাসিক দীৰ্ঘকালীন চুক্তি কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।